নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰি পঢ়িছো সঞ্জীৱনী পাঠকে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে শপত গ্ৰহণ কৰা চাৰিগৰাকী নতুন মন্ত্ৰীক দপ্তৰ বিতৰণ কৰিব। নতুন মন্ত্ৰীক দপ্তৰ বিতৰণ কৰাৰ লগতে মন্ত্ৰীসভাৰ পুৰণি মন্ত্ৰীসকলৰো দপ্তৰ সালসলনি হ'ব। একাধিক দপ্তৰ থকা মন্ত্ৰীয়ে দপ্তৰ হেৰুৱাব পাৰে। উল্লেখযোগ্য যে শনিবাৰে প্ৰশান্ত ফুকন, ৰূপেশ গোৱালা, কৃষ্ণেন্দু পাল আৰু কৌশিক ৰায়ে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। মুখ্যমন্ত্ৰী শৰ্মাই কাইলৈ বাৰ বজাৰ আগতে দপ্তৰ বিতৰণ কৰা হ'ব বুলি মন্তব্য কৰিছে। চৰাইদেউ মৈদামে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্থান লাভ কৰাৰ পাছতে মৈদামটোত বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে। বিশেষকৈ বিগত অক্টোবৰৰ পৰা চৰাইদেউ মৈদাম ক্ষেত্ৰলৈ ইটালী, স্পেইন, থাইলেণ্ড, আমেৰিকাকে ধৰি বিভিন্ন দেশৰ পৰ্যটকৰ আগমন ঘটিছে। মৈদামৰ স্থাপত্যকলা আৰু প্ৰাকৃতিক সৌন্দৰ্যই বিদেশী পৰ্যটকসকলকো আপ্লুত কৰিছে। ইটালীৰ এদল পৰ্যটকক লৈ চৰাইদেউ মৈদামলৈ অহা এগৰাকী টুৰিষ্ট গাইডে সমাধি ক্ষেত্ৰ পৰিদৰ্শন কৰি আপ্লুত হৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকক চৰাইদেউ ভ্ৰমণৰ বাবে আহ্বান জনাইছে। আনহাতে প্ৰত্নতত্ত্ব সঞ্চালকালয় অসমৰ পুৰাতত্ত্ব সংৰক্ষক কংকনজ্যোতি শইকীয়াই চৰাইদেউ মৈদামৰ বিদেশী পৰ্যটকৰ বিষয়ে এইদৰে কয়।
আমাৰ যোৱা অক্টোবৰ মাহত 25 বিদেশী পৰ্যটক আমাৰ চৰাইদেউ প্ৰত্নতাত্ত্বিক স্থানত আহিছে আৰু যোৱা নৱেম্বৰ মাহত 75+ আমাৰ ফৰেন টুৰিষ্ট আহিছে। আগৰ তুলনাত বহুখিনি বৃদ্ধি পাইছে। যোৱা বছৰ অক্টোবৰ মাহত আমাৰ ৰেকৰ্ডত নিলে আছিলে ফৰেন টুৰিষ্ট, এই বছৰ অক্টোবৰত প্ৰায় 25 মই ইতিমধ্যে কৈছোঁ। আৰু নৱেম্বৰ মাহত ASI ছাইডত 9 আহিছিলে, আমাৰ ছাইডত নীল আছিলে। এই বছৰ নৱেম্বৰ মাহত আমাৰ 75+ ফৰেন টুৰিষ্ট আহিছে। এইটো ঘোষণা হোৱাৰ পিছত প্ৰায়বিলাক পৰ্যটক ইয়ালৈ আগমন ঘটিছে আৰু প্ৰায়বোৰ টুৰ অপাৰেটৰ্ছে ইয়ালৈ ফৰেইন টুৰিষ্ট লৈ আহিছে তেখেতে। আমাৰ এনেই ৰেকৰ্ডৰ মতে আপুনি যদি চাই অক্টোবৰ মাহত আমাৰ ফ্ৰান্স, জাৰ্মানী, নেডাৰলেণ্ডছ, অষ্ট্ৰেলিয়া, থাইলেণ্ড তেনেকৈ আহিছে আৰু নৱেম্বৰ মাহতো একেই নেডাৰলেণ্ডছ, বেলজিয়াম, ফ্ৰান্স, জাৰ্মানী, ইটালীৰ বহুখিনি পৰ্যটক আমাৰ ইয়ালৈ আহিছে।
পলাশবাৰীৰ সৈতে শুৱালকুছিৰ সংযোগ স্থাপনৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া 4-লেনযুক্ত দলঙৰ আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভূমিপূজন কৰে। বিষ্ণুৰাম মেধিৰ নামেৰে এইখন দলঙৰ নামকৰণ কৰা হৈছে। 3,197 কোটি টকা প্ৰকল্প ব্যয়েৰে 4টা লেন থকাকৈ নিৰ্মাণৰ বাবে আৰ্হি প্ৰস্তুত কৰা হৈছে। যান বাহনে ঘণ্টাত 100 কিলোমিটাৰ বেগেৰে গতি কৰিব পৰাকৈ দলংখনৰ আৰ্হি প্ৰস্তুত কৰা হৈছে। 2028 ভিতৰত দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হ'ব। দলংখন সম্পূৰ্ণ হলে পলাশবাৰী আৰু শুৱালকুছিৰ ৰাইজৰ বহুদিনীয়া আশা পূৰণ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। তদুপৰি যাত্ৰাৰ সময় আৰু যাতায়াত ব্যয়ো হ্ৰাস হ'ব বুলি তেওঁ উল্লেখ কৰে। বস্ত্ৰনগৰী শুৱালকুছিৰ পৰ্যটনৰ ক্ষেত্ৰখনকো ই সহায় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। লুইতৰ উত্তৰ পাৰৰ শুৱালকুছি আৰু দক্ষিণ পাৰৰ পলাশবাৰীক সংযোগ কৰিবলগীয়া এই গ্ৰীণফিল্ড প্ৰকল্পই পলাশবাৰী আৰু শুৱালকুছিৰ সামগ্ৰিক উন্নয়নৰ কাম কাজ সামৰি ল'ব। কামৰূপ মহানগৰৰ পশ্চিম অঞ্চলৰ বিকাশ ত্বৰান্বিত কৰা শুৱালকুছি আৰু ইয়াৰ কাষৰীয়া জিলাসমূহৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰলৈ পোনপটীয়া সংযোগৰ সুবিধা, উচ্চ শিক্ষানুষ্ঠান আৰু উন্নত চিকিৎসা সেৱা লাভৰ ক্ষেত্ৰত দুয়োপাৰৰ জনসাধাৰণৰ বাবে সুচল যাতায়াত আৰু গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ যানজট তথা বায়ু প্ৰদূষণ ৰোধৰ বাবেও এই প্ৰকল্পৰ জৰিয়তে প্ৰয়াস কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে আজি শুৱালকুছিত উপস্থিত হৈ বিজেপিৰ শুৱালকুছি মণ্ডলৰ নৱনিৰ্মিত কাৰ্যালয়টো মুকলি কৰে। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে সমাগত পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে মিত্ৰ দলসমূহৰ সৈতে সমষ্টি পৰ্যায়ত মিত্ৰতা অব্যাহত ৰাখিব বুলি মন্তব্য কৰে। ৰাজ্যৰ 27 জিলাত আজিৰে পৰা উপ ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক অভিযান ৰূপায়ণ কৰা হৈছে। শিৱসাগৰ জিলাৰ 550 কেন্দ্ৰত 5 পৰ্যন্ত বয়সৰ শিশুসকলক প্ৰতিষেধক প্ৰদান কৰা হৈছে। স্বাস্থ্য বিভাগৰ সূত্ৰ প্ৰকাশ কৰা মতে এই অভিযানৰ দ্বাৰা জিলাখনৰ 97,726 শিশুক পলিঅ' প্ৰতিষেধক দিয়া হ'ব। পৰহিলৈ সামৰণি পৰিবলগীয়া এই অভিযান সফল কৰি তোলাৰ বাবে জিলাখনৰ স্বাস্থ্য বিভাগে প্ৰতিটো বিভাগক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। কাৰ্বি আংলং জিলাতো আজি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে ডিফুৰ ৰংঠিয়াঙত জিলা পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অভিযানৰ 92,000 শিশুক দুপালিকৈ পলিঅ' প্ৰতিষেধক খুওৱা হ'ব। জিলাখনত ইয়াৰ বাবে 2,000 স্বাস্থ্যকৰ্মী নিয়োগ কৰা হৈছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।